এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনা 156 বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা, সমগ্ৰ দেশতে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন, ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰতো নাম প্ৰসংগৰ আয়োজন, বিদেশ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কাইলৈ দ্বীপৰাষ্ট্ৰ কিংডম অব টাংগা ভ্ৰমণ আৰু আজিৰে পৰা নিউ অপেন টেনিছ প্ৰতিযোগিতা আৰম্ভ। কেন্দ্ৰীয় চৰকাৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনা 156 বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি, কাহ, বিষ, এলাৰ্জি আদিত বহুলভাৱে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 2016 চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিষিদ্ধ কৰা ঔষধৰ তালিকাত আছে চেট্ৰিজিন, HCL পেৰাচিটামল, ফেনিলেফ্ৰি, প্ৰপলোমাইন আদি। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী ইয়াৰ পূৰ্বে 14 বিধ ফিক্স ড'জ কম্বিনেচন ঔষধত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। সমগ্ৰ দেশতে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি জন্মাষ্টমীৰ প্ৰাক্ষণত দেশবাসী তথা প্ৰৱাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কয় যে এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুৰ্মুৱে শ্ৰীমদ ভাগৱত গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথন সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ শাশ্বত উৎস বুলি আখ্যা দিয়ে। তেওঁ শ্ৰীকৃষ্ণৰ আদৰ্শেৰে পৰিচালিত হোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হবলৈ সকলোৰে প্ৰতি আহান জনায়। ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদযাপন কৰা এটা উপলক্ষ। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনাই আমাক এই গুণসমূহৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু আমাক সত্য পথত আগবাঢ়ি যাবলৈ পথ দেখুৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ধৰ্ষণৰ ঘটনাত নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নিৰ্মূল কৰাটো সামূহিক দায়িত্ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত কালি এটি পোষ্টযোগে এই কথা প্ৰকাশ কৰি তেওঁ যোৱা 24টা বছৰত ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণৰ তথ্য দাঙি ধৰে। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই পৰ্যন্ত ৰাজ্যত 580টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। যোৱা বৰ্ষত 989টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। এনেধৰণৰ জঘন্য ঘটনা হ্ৰাস কৰাৰ লগতে মহিলাসকলৰ বাবে সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু দায়বদ্ধতা এই প্ৰতিবেদনৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে সমাজত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাক সুনিশ্চিত কৰাৰ লগতে নিৰাপত্তা আৰু ন্যায়ৰ পৰিৱেশ গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। লেটিন আমেৰিকাৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা পূবৰ দ্বীপৰাষ্ট্ৰ কিংডম অব টাংগালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপমঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে 53 সংখ্যক প্ৰশান্ত মহাসাগৰীয় দ্বীপমঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। 29 আগষ্টলৈকে দেশখনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচী সন্দৰ্ভত ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন সাংসদ পল্লৱ ভূষণ দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে এই পদত বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে তেওঁৰ স্থানত পল্লৱ ভূষণ দাসক নিযুক্তি দিয়া হয়। কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ UPSত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই আঁচনিৰ জৰিয়তে প্ৰায় 23 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় পেঞ্চন নীতি অৰ্থাৎ NPSৰ অধীনত থকা কৰ্মচাৰীসকলে এতিয়াৰে পৰা UPSলৈ আহিব পাৰিব। এই আঁচনি সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল শৰ্মাই এইদৰে কয়।
जो चालू है एनपीएस यानी कि जो एग्जिस्टिंग पेंशन स्कीम है उस पेंशन स्कीम से कई इम्प्रूवमेंट्स किए गए हैं इस नए स्कीम के अंदर। तो सबसे बड़ा जो डिफरेंस है एनपीएस के साथ वो ये है कि ये एक गारंटीड पेंशन स्कीम है जो एनपीएस नहीं था। एनपीएस में मार्केट के ऊपर निर्भर करती थी, जो अभी बिल्कुल गारंटीड है कि 50% ऑफ द लास्ट ड्रॉन सैलरी जो है वो गारंटीड है। साथ ही साथ ये 1 अप्रैल 2025 से लागू होने का अनाउंसमेंट किया गया है। तो ये नया स्कीम यानी कि यूनिफाइड पेंशन स्कीम 1 अप्रैल 2025 से लागू होगी। इसमें सभी कर्मचारी ऑप्शन दे पाएंगे, जैसे वो यूनिफाइड पेंशन स्कीम लेना चाहते हैं या फिर एग्जिस्टिंग एनपीएस में कंटिन्यू करना चाहते हैं। और ये उनके लिए भी लागू होगी जो ऑलरेडी एनपीएस के अंदर रिटायर हो चुके हैं। तो जिन लोगों ने ऑलरेडी रिटायरमेंट ले लिया है उनको बीते हुए वक्त का जो एरियर्स है, जो कि एक्स्ट्रा अमाउंट है, वो भी उनको पे किया जाएगा।
বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৰ্বৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টিভি চেনেলৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে দেশখনৰ প্ৰশাসন, ন্যায়পালিকা, নিৰ্বাচন আয়োগ, নিৰ্বাচন ব্যৱস্থা তথা আইন কানুন ক্ষেত্ৰৰ প্ৰয়োজনীয় সংস্কাৰ সাধনৰ পাছতে বাংলাদেশত নিকা, মুক্ত আৰু অংশগ্ৰহণমূলক নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে এই নিৰ্বাচনৰ মূল লক্ষ্য হৈছে দুৰ্নীতি, লুটপাট তথা গণহত্যাৰ বিৰুদ্ধে এটা জবাবদিহি ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলা। আনহাতে বিদেশ পৰিক্ৰমা সন্দৰ্ভত মুৰববীগৰাকীয়ে কয় যে তেওঁলোকে সকলো দেশৰ সৈতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিব। উমৈহ সৈতে বিশ্বাস আৰু সহযোগিতা তেওঁলোকৰ বৈদেশিক নীতিৰ ভেটি হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে উল্লেখ কৰি প্ৰফেচাৰ ইউনুছে কয় যে অন্তৰ্বৰ্তীকালীন চৰকাৰে সংস্কাৰ অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত বিশ্বাস ৰাখে। তেওঁ কয় যে ৰাজনৈতিক একতাৰ জৰিয়তে মহিলা, শিশু, দিব্যাংগ, ধৰ্মীয় সংখ্যালঘু আৰু থলুৱা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেওঁলোক সকলোৱে যে দেশৰ নাগৰিক আৰু আইন অনুসৰি সকলোৰে সমান সুৰক্ষা লাভ কৰাৰ অধিকাৰ আছে সেয়া নিশ্চিত কৰা হ'ব। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত আজি সাংবাদিকসকলৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত পুৱা 11 বজাৰ পৰা এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। স্বাস্থ্য শিবিৰত ভালেকেইগৰাকী চিকিৎসা বিশেষজ্ঞই সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব। এই শিবিৰত চকু, দাঁত, ৰক্তচাপ, মধুমেহ আদি পৰীক্ষাৰ লগতে প্ৰয়োজনীয় দৰৱ পাতিও যোগান ধৰা হ'ব। পাহাৰীয়া জিলাৰ পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উনতেলি ৰাজহ গাঁৱত মন্ত্ৰী ৰঞ্জিত দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আম্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল সংগঠনসমূহকো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদানেৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ 10,75,000 ৰেচন কাৰ্ড প্ৰদান কৰি সৰ্বমুঠ 42 লাখ ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড সংলগ্ন কৰাৰ নিয়ম নিৰ্ধাৰণৰ পাছতে অসমত 50 লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰি 8 লাখ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ সামৰ্থ্যৰ কথাও তেওঁ উল্লেখ কৰে। আনহাতে মৃত ব্যক্তিসকলৰ ঠাইতো নতুনকৈ অতিৰিক্ত 3 লাখ ৰেচন কাৰ্ড প্ৰদানেৰে সৰ্বমুঠ 12 লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ৰাজ্যৰ নগৰাঞ্চলত থকা নলা নৰ্দমাৰে বৈ যোৱা দূষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনা ময় পানী নিষ্কাশন কেন্দ্ৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁও আৰু ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ কমন পাৰ্ক স্থাপন কৰা চিউৱেজ ট্ৰিটমেণ্ট প্লেণ্টৰ কথা উল্লেখ কৰে। উল্লেখ্য যে প্ৰকল্পটোৰ জৰিয়তে নগাঁৱৰ বৰ্তমান চাৰিটা ৱাৰ্ড সামৰি লোৱাৰ লগতে প্ৰতিদিনে 2 নিযুত লিটাৰ পানী পৰিশোধন কৰিব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী তথা ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষা নন্দিতা গালোচা আৰু দক্ষতা নিয়োগ উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কালি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ সভাপতি তথা সাধাৰণ সম্পাদকসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ ক্ৰীড়াখণ্ডক অধিক সুসংগঠিত আৰু সুব্যৱস্থাৰ মাজেৰে আগুৱাই নিয়াৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰা হয়। দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সভাখনত কেইবাগৰাকীও বিধায়ক অসম এথলেটিকছ সন্থাকে ধৰি বিভিন্ন ক্ৰীড়া সন্থা তথা সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। শোণিতপুৰ জিলাৰ সিঙৰি লক্ষ্মীনাৰায়ণ প্ৰাংগণত আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ মেজৰ দুৰ্গা মল্লৰ স্মৃতিত সাম্ৰ প্ৰজাশক্তিৰ উদ্যোগত কালি বিভিন্ন কাৰ্যসূচীৰে 81 সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়। ইয়াৰ লগতে ঠেলামৰাৰ বাপুজী ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ শোণিতপুৰ জিলা সমিতি তথা তেজপুৰত গোৰ্খা সন্মিলিত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগতো শ্বহীদগৰাকীক স্মৰণ কৰা হয়। উল্লেখযোগ্য যে আজাদ হিন্দ ফৌজৰ গুপ্তচৰ বিভাগৰ মেজৰগৰাকী 1944 চনৰ 25 আগষ্টত দিল্লীৰ লালকিল্লাত মৃত্যুদণ্ড বিহাৰ দিনটোক বলিদান দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। ইউএছ অপেন টেনিছ প্ৰতিযোগিতা 2024 আজি নিউয়ৰ্কত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত সুমিত নাগাল আৰু ৰোহান বোপান্নাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সুমিত নাগাল 2019 চনৰ পাছৰ পৰা 4খন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হ'ব। বিশ্ব টেনিছ ৰেংকিঙৰ 52 সংখ্যক স্থানত থকা সুমিত নাগাল এই বছৰ ফ্ৰেন্স অপেন আৰু ৱিম্বলডন চেম্পিয়নশ্বিপ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়ান অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছিল। আনহাতে দুবাৰকৈ গ্ৰেণ্ডশ্লাম চেম্পিয়ন হোৱা ৰোহান বোপান্না আৰু তেওঁৰ অষ্ট্ৰেলিয়াৰ সহযোগী মেথিউ ইবডিন স্পেইনৰ মাৰ্চেল গ্ৰানুলাৰ্ছ আৰু আৰ্জেণ্টিনাৰ হৰাচিঅ' জেবলাছৰ পাছত পুৰুষৰ ডাবলছৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে কুমাৰ ডেভিড দাসে।
আজি গুৱাহাটীত প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ ভিতৰত অসমৰ প্ৰতিদিন কাকতে শতাধিক যুদ্ধ বিমানেৰে লেবাননত ইজৰাইলৰ আক্ৰমণ, দৈনিক অসম কাকতে পদহীটোৰ নামত কোটি কোটিৰ অপচয়, দৈনিক জনভূমি কাকতে পথ পৰিবহণৰ দিশে বৰভূমিৰ ৰাজনীতি, বিজেপিৰ আগ্ৰাসন ৰোধৰ কৌশল, একত্ৰিত হোৱাৰ দিশে বিপিএফ ইউপিএল শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। নিম্ন বাৰ্তা আমাৰ অসম, অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰশংসা কৰাৰ লগতে মহানগৰৰ সৰ্বাংগীন সুৰক্ষাৰ প্ৰচেষ্টাৰ বাতৰিটো প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে 156বিধ গুৰুত্বপূৰ্ণ ঔষধ নিষিদ্ধ ঘোষণা কৰাৰ বাতৰিটো অসমে প্ৰতিদিন দৈনিক অসম, নিয়মীয় বাৰ্তাৰ লগতে আন কেইবাখনো কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৰ্মচাৰী পৰিষদে ক্ষতিকাৰক হৈ একত্ৰ পেঞ্চন আঁচনি গ্ৰহণ নকৰাৰ বাতৰি আৰু আৰক্ষীত 13,000 পদ খালী থকাৰ বাতৰি প্ৰাকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰেচন কাৰ্ডত চাউলৰ পৰিৱৰ্তে 9বিধ অত্যাৱশ্যকীয় সামগ্ৰী চৰকাৰে প্ৰদান কৰাৰ বাতৰিটোৰ লগতে 28 আগষ্টত বিদেশ পৰিক্ৰমা আৰু বস্ত্ৰশিল্প ৰাজ্যিক মন্ত্ৰী পৰিতম আঘেৰিতাই তৰুণ ৰাষ্ট্ৰ ভ্ৰমণ কৰি আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ বৈঠকত অংশ লোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে ক্ৰমে ক্ৰাইম এগেইনষ্ট উইমেন আনপাৰ্ডনেবল চিম পিএম আৰু ৰুপিজ 1,00,000 ফৰ এনি বাই 55 মিনিষ্ট্ৰী চিম 2024-25 শিৰোনামৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে যোৱা 3 বছৰত ৰাজ্যত বলাৎকাৰৰ গোচৰৰ সংখ্যা হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ঢেঙীয়া সংঘটিত কিশোৰী যৌন নিৰ্যাতনৰ ঘটনাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত ইত্যাদি। এয়া আছিল আজি গুৱাহাটীত প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা প্ৰকাশিত প্ৰথমখন কাৰ্বি ভাষাৰ দৈনিক বাতৰি কাকত দ্য আৰ্লিং ডেইলীৰ সম্পাদক তথা স্বত্বাধিকাৰী টি পি হাংছে আজি প্ৰতি নিশা ডিফুৰ নিজৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 44 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জনস্বাস্থ্য প্ৰতি ভাবুকি আৰু আশা চাপৰণাবিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা সমগ্ৰ দেশতে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰতো নাম প্ৰসংগৰ আয়োজন বিদেশ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কাইলৈ দ্বীপৰাষ্ট্ৰীয় কিংডম অব টাংগা ভ্ৰমণ আৰু আজিৰে পৰা নিউয়ৰ্কত ইউ এছ অপেন টেনিছ প্ৰতিযোগিতা হোৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।